ৰোমীয়সকলৰ প্ৰতিপত্ৰ 9 অধ্যায়। ইজৰাইলৰ পতনত ঈশ্বৰৰ দোষ নাই। মই খ্ৰীষ্টৰ অধীনত সত্য কওঁ, মিছা নকওঁ, আৰু মোৰ বিবেকেও পবিত্ৰ আত্মাৰ অধীনত মোৰ পক্ষে সাক্ষ্য দিছে যে মোৰ হৃদয়ত অতি দুখ আৰু নিৰন্তৰ যাতনা হৈছে। কিয়নো যিসকল শৰীৰৰ সম্বন্ধে মোৰ স্বজাতীয়, মোৰ সেই ভাইসকলৰ কাৰণে মই নিজেই খ্ৰীষ্টৰ পৰা সাপগ্ৰস্ত হ'বলৈ ইচ্ছা কৰিব পাৰিলোহেঁতেন। তেওঁলোক ইজৰাইলীয়া, তেওঁলোক তুলনীয়া পুত্ৰ, ঐশ্বৰ্য, নানা ধৰ্ম নিয়ম, বিধানশাস্ত্ৰ, আৰাধনা আৰু প্ৰতিজ্ঞাসমূহ তেওঁলোকৰ হয়। ওপৰ পুৰুষসকলো তেওঁলোকৰেই, আৰু শৰীৰৰ সম্বন্ধে খ্ৰীষ্টও তেওঁলোকৰ পৰাই হ'ল। যিজন সৰ্বোপৰি, সেই ঈশ্বৰ যোগে যোগে ধন্য, আমেন। কিন্তু ঈশ্বৰৰ বাক্য যে বিফল হৈ পৰিল এনে নহয়, কিয়নো ইজৰাইলৰ পৰা হোৱা সকলোৱে যে ইজৰাইল এনে নহয়, তেওঁলোক আব্ৰাহামৰ বংশ হোৱাত সকলো যে তেওঁৰ সন্তান সেয়াও নহয়, কিন্তু ইছহাকৰ পৰাহে তোমাৰ বংশ বিখ্যাত হ'ব। এই শাস্ত্ৰীয় বচনৰ অৰ্থ হ'ল, ঈশ্বৰৰ যি সন্তান তেওঁলোক ঈশ্বৰৰ সন্তান নহয়, কিন্তু প্ৰতিজ্ঞাৰ যি সন্তান তেওঁলোকহে বংশ বুলি গণিত হয়। কিয়নো প্ৰতিজ্ঞাৰ বাক্য এই, এনেকুৱা সময়ত মই আহিম, তেতিয়া ছাৰাৰ এটি পুত্ৰ হ'ব। অকল সেয়ে নহয়, কিন্তু ৰিবেকাও এজনৰ পৰা আমাৰ পিতৃ ইছহাকৰ পৰা গৰ্ভৱতী হোৱাত সন্তান ন উপজোতেই, আৰু ভাল বা বেয়া একো নকৰোঁতেই, কৰ্মৰ কাৰণে নহয় কিন্তু আমন্ত্ৰণকাৰী ইচ্ছাৰ কাৰণে ঈশ্বৰৰ মনোনীতৰ দৰে হোৱা অভিপ্ৰায়ত থিয়ে থাকিবলৈ তেওঁক কোৱা গৈছিল বোলে বৰটোৱে সৰুটোৰ সেৱা কৰ্ম কৰিব। এই বিষয়েও লিখা আছে, মই যাকোবক প্ৰেম কৰিলোঁ কিন্তু এছক ঘৃণ কৰিলোঁ। তেনেহ'লে আমি কি ক'ম, ঈশ্বৰত অধাৰ্মিকতা আছেনে? এনে নহওক, কিয়নো তেওঁ মুচিক কৈছিল, মই যিজনক দয়া কৰোঁ তেওঁকে দয়া কৰিম, আৰু যিজনক কৃপা কৰোঁ তেওঁকে কৃপা কৰিম। এতেকে এয়া ইচ্ছা কৰা বা দৌৰ মৰাজনৰ পৰা নহয়, কিন্তু দয়াকাৰী ঈশ্বৰৰ পৰাহে হয়। কিয়নো ধৰ্মশাস্ত্ৰই ফৰৌণকো কৈছে, তোমাত মোৰ পৰাক্ৰম যেন দেখুৱাম, তাৰ বাবে আৰু গোটেই জগতত মোৰ নাম প্ৰচাৰিত হ'বৰ বাবে মই তোমাক তুলিলোঁ। এতেকে যিজনৰ বাবে তেওঁৰ ইচ্ছা হয় তেওঁকেই তেওঁ দয়া কৰে, আৰু যিজনৰ বাবে তেওঁৰ ইচ্ছা হয় তেওঁকেই তেওঁ কঠিন কৰে। তেতিয়া আপুনি মোক ক'ব বোলে, তেনেহ'লে তেওঁ আকৌ দুখ ধৰে কিয়? কিয়নো তেওঁৰ ইচ্ছাৰ প্ৰতিৰোধ কোনে কৰিলে? হে অবাধ্য লোক, ঈশ্বৰক প্ৰত্যুত্তৰ কৰা, তুমিনো কোন? নিৰ্মিত বস্তুৱে তুমি মোক এনেকুৱা কিয় কৰিলা বুলি নিৰ্মাণকৰ্তাহঁক ক'বনে? একেলগা মাটিৰে সমাদৰলৈ এটা, অনাদৰলৈ এটা, এনে দুবিধ পাত্ৰ বনাবলৈ মাটিৰ ওপৰত কুমাৰৰ ক্ষমতা নাইনে? ঈশ্বৰে নিজ ক্ৰোধ দেখুৱাবৰ বাবে আৰু পৰাক্ৰম জনাবৰ ইচ্ছাৰে যদি বিনাশৰ কাৰণে যুগুত হোৱা ক্ৰোধৰ পাত্ৰসকলক অধিক সহিষ্ণুতাৰে সহন কৰিলে, আৰু যিসকলক প্ৰতাপৰ কাৰণে তেওঁ আগেয়ে প্ৰস্তুত কৰিলে, সেই অনুগ্ৰহৰ পাত্ৰবোৰত নিজ প্ৰতাপৰূপ ধনৰ বিষয় জনোৱাৰ অভিপ্ৰায়েৰে দয়াও সাধন কৰিলে। তেওঁ আমাক তেনেকুৱা দয়াৰ পাত্ৰ বুলি কেৱল ইহুদীসকলৰ মাজৰ পৰা নহয়, কিন্তু অনা ইহুদীসকলৰ মাজৰ পৰাও আমন্ত্ৰণ কৰিলে। সেইদৰে তেওঁ হুছাইয়াৰ পুস্তকতো কৈছে, যি লোক মোৰ নহয় তেওঁক মোৰ লোক বুলি আৰু অপ্ৰিয়জনক প্ৰেমৰ বুলি মাতিম, আৰু তোমালোক মোৰ লোক নোহোৱা এই কথা যি ঠাইত তেওঁলোকক কোৱা হৈছিল তাত তেওঁলোক জীৱনময় ঈশ্বৰৰ সন্তান বুলি প্ৰখ্যাত হ'ব। কিন্তু ইজৰাইলৰ বিষয়ে যিছয়াই এই কথা ঘোষণা কৰে, ইজৰাইলৰ সন্তানসকলৰ সংখ্যা যদিও সমুদ্ৰৰ বালিৰ নিচিনা হয়, তথাপি অৱশিষ্ট ভাগহে পৰিত্ৰাণ পাব, কিয়নো প্ৰভুৱে তেওঁৰ বাক্য সংক্ষিপ্ত আৰু সমাপ্ত কৰি পৃথিৱীত সিদ্ধ কৰিব। এই বিষয়ে যিছয়া আগেয়ে কৈছিল, বাহিনীসমূহৰ প্ৰভুৱে আমাৰ বাবে সচ নৰখা হ'লে আমি চদুমৰ নিচিনা হ'লোহেঁতেন আৰু ঘমুৰা নগৰৰ তুল্য হ'লোহেঁতেন। নিজৰ দোষত ইজৰাইলৰ পতন। তেনেহ'লে আমি কি ক'ম, অনাহিদুসকলে ধাৰ্মিকতালৈ কাৰ্য নকৰিও ধাৰ্মিকতা পালে, কিন্তু ইজৰাইললৈকে ধাৰ্মিকতাৰ বিধানলৈ কাৰ্য কৰিও সেই বিধান নাপালে। কি কাৰণে? কিয়নো তেওঁলোকে বিশ্বাসৰ দ্বাৰাই নহয়, কৰ্মৰ দ্বাৰাইহে পোৱা যায় বুলি কাৰ্য কৰিলে। উজুতি খোৱা শিলত তেওঁলোকে উজুতি খালে। এই বিষয়ে লিখাও আছে, চোৱা মই চিউনত উজুতি খোৱা শিল অৰ্থাৎ বিঘিনিজনক শিল হ'ম, তেওঁত বিশ্বাস কৰাজন লাজত নপৰিব।